নিৰ্ধাৰিত সময়ৰ পূৰ্বে খেলখন অনাৰ ফলত মুখ্য হকী চল্লিছ আৰু মুছিক